নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত এছ আই টিৰ 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ সম্ভাৱনা, ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত আজি শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা আৰু ওমৰাংচুত ডিমা হাছাও জিলাৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত গঠন কৰা বিশেষ তদন্তকাৰী গোট এছ আই টিয়ে এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে আৰু 12 ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিল কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এছ আই টিয়ে বৃহৎ সংখ্যক সাক্ষ্য প্ৰমাণ লাভ কৰাৰ লগতে প্ৰায় 3000 পৃষ্ঠাৰ অভিযোগনামা সাজু কৰিছে আৰু নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ইয়াক দাখিল কৰা হ'ব।
প্ৰায় 3500 ডকুমেণ্ট আছে। এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে। 18 তাৰিখ লাষ্ট ডেট, 6-12 তাৰিখৰ ভিতৰত এছ আই টিয়ে দি দিব। 18 তাৰিখৰ আগত আমি দিবই লাগিব, নহলে জেলত থকা মানুহকেইজনে জামিন পাই যাব। আইনৰ মতে আমি বাধ্য, কিন্তু মই তেওঁলোকক কৈছো কেইদিনমান আগতে দি দিয়ক। কিন্তু তেওঁলোকে মোক কৈছে যে প্ৰায় 3500 ডকুমেণ্টছ আছে। মই ভাবো তেওঁলোকে এই সপ্তাহত যেনে তেনে চাৰ্জশ্বীট দিবই।
নগাঁও জিলা প্ৰশাসনে ৰূপহীয়াট থানাৰ অন্তৰ্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্ৰশাসনে প্ৰায় 38 বিঘা ভূমিত অবৈধভাৱে বাস কৰা 75টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্ৰশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। এই উচ্ছেদ অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে।
আজি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপহীহাট ভকতগাঁৱৰ গেজিং ৰিজাৰ্ভৰ দখলীকৃত ভূমি দখলমুক্ত কৰাৰ বাবে উচ্ছেদ অভিযান আৰম্ভ কৰে। পুৱা 8 বজাৰ পৰা আৰম্ভ কৰা এই উচ্ছেদ অভিযানত প্ৰায় 38 বিঘা মাটিৰে আবৃত এই গ্ৰেজিং ৰিজাৰ্ভৰ মাটি দখলমুক্ত কৰা হয়। উচ্ছেদ অভিযানৰ আজিৰ দিনটোত কেঁচা ঘৰ আৰু পকী ঘৰ মিলি প্ৰায় 100টা ঘৰ উচ্ছেদ কৰা হয়। আজি এই উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। এই উচ্ছেদ অভিযানত প্ৰায় 400 গৰাকী আৰক্ষী নিয়োগ কৰা হৈছিল। উচ্ছেদ অভিযানত জিলা আয়ুক্ত দেৱাশী শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্নীল ডেকা, জিলা প্ৰশাসনৰ আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে। পৰিহাট ভকতগাঁৱৰ এই ভূখণ্ডত 83টা পৰিয়ালে বহু বছৰ ধৰি অবৈধভাৱে ঘৰ বাৰী পাতি দখল কৰি আছিল।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। এই সময়সূচী অনুসৰি নিৰ্ধাৰিত বিষয়সমূহৰ বাবে অহা 28 আৰু 29 জানুৱাৰীত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হ'ব। ডিমা হাছাওৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি জিলাখনৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি কৰা হয়। ওমৰাংচুত নিৰ্মাণ কৰা এই নতুন ক্ৰিকেট ষ্টেডিয়ামখন মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই খেলৰ সা সুবিধাসমূহ ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্তলৈকে কঢ়িয়াই নিবলৈ ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে ক্ৰিকেটৰ সকলো প্ৰকাৰৰ প্ৰয়োজনীয় সুবিধাৰে সমৃদ্ধ প্ৰায় 30 বিঘা মাটিত নিৰ্মিত এই ষ্টেডিয়ামত 15,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব। ষ্টেডিয়ামখনত 5খন পিচ, 1টা আধুনিক পেভেলিয়ন আৰু অন্যান্য উন্নত সুবিধাসমূহ খেলুৱৈসকলে লাভ কৰিব। এই ষ্টেডিয়ামে ক্ৰীড়াৰ ক্ষেত্ৰত জিলাখনক আগবঢ়াই নিয়াৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ চিক পুই ৰুই আজিৰে পৰা আৰম্ভ হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে সমূহ মাৰ জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰিছে। এই উৎসৱ শীতকালত প্ৰায় এমাহ ধৰি পালন কৰা হয়। উৎসৱৰ সৈতে সংগতি ৰাখি জনগোষ্ঠীটোৰ যুৱক যুৱতীসকলে থালৌৰাম লাম, লামত লালুং লাম, কেটেল লামৰ দৰে নাচ প্ৰদৰ্শন কৰে। এই উৎসৱৰ 10ম দিনা বিশেষভাৱে উল্লেখযোগ্য বুলি বিবেচনা কৰা হয়। জাৱাল চাক এই উৎসৱৰ শেষৰটো দিন। সেইদিনা জাই পু অৰ্থাৎ নৃত্য গীতৰ আখৰা কৰা কৰোতাজনক গাঁওজুৰি শোভাযাত্ৰা কৰোৱা হয়। ইয়াৰ লগতে গাঁওবাসীয়ে একেলগে লগ ভাত খাই উৎসৱৰ সামৰণি মাৰে। তামোলপুৰ জিলাৰ কাউলিত 24 নম্বৰ সীমা সুৰক্ষা বাহিনীৰ উদ্যোগত সীমান্তৱৰ্তী লোকসকলক আত্মনিৰ্ভৰশীল ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে আজি এমহীয়া কাঠফুলাৰ খেতি আৰু মৌমাখি পালনৰ প্ৰশিক্ষণ আৰম্ভ হয়। ২৪ নম্বৰ সীমা সুৰক্ষা বাহিনীৰ ৰঙিয়াৰ উদ্যোগত জিলাখনৰ বিশেষকৈ ভাৰত ভূটান সীমান্তৰ প্ৰশিক্ষাৰ্থীসকলক কম্পিউটাৰ হাৰ্ডৱেৰ, ছফটৱেৰ, চিলাই মেচিন ইত্যাদিৰ প্ৰশিক্ষণ দিয়া হয়। সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰাৰ লগতে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তেওঁলোকে এনে পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবাৰৰ প্ৰশিক্ষণকালত ২২গৰাকী কাঠফুলাৰ খেতি আৰু ৩০গৰাকী প্ৰশিক্ষাৰ্থীক মৌমাখি পালনৰ প্ৰশিক্ষণ দিয়া হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত গৰুবন্ধা চকত আজি আৰক্ষীয়ে এজন ব্যক্তিৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এখন যাত্ৰীবাহী বাছত অভিযান চলাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰাৰ নেতৃত্বত এই ভাংখিনি জব্দ কৰা হয়। এই সংক্ৰান্তত অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনৰ পৰা আৰক্ষীয়ে সোধা পোছা কৰি আছে। দৰং জিলাত মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত লিংগভিত্তিক নিৰ্যাতনৰ বিৰুদ্ধে যোৱা ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সজাগতা সমাৱেশৰ আয়োজন কৰা হৈছে। এই সজাগতা সমাৱেশৰ অংশ হিচাপে আজি দৰং জিলা প্ৰশাসন আৰু জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ যৌথ সহযোগত মঙলদৈত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। মঙলদৈ ১ নম্বৰ ৱাৰ্ডত থকা মুৱামাৰী পঞ্চায়ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰাত সকলো মহিলা আৰু ছোৱালীৰ ওপৰত ডিজিটেল হিংসা বন্ধ কৰাৰ বাবে একগোট হোৱাৰ শ্লোগানেৰে শোভাযাত্ৰীসকলে হাতে হাতে প্লে কাৰ্ড, বেনাৰ আদি প্ৰদৰ্শন কৰে। তামোলপুৰ জিলাৰ গুৰেশ্বৰত কালি নিশা মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত ৰূপায়ণ কৰা এই অনুষ্ঠানত গুৰেশ্বৰবাসীৰ ৰাইজে প্ৰথমবাৰৰ বাবে অংকীয়া ভাওনা অথবা জীৱন্ত ৰাস উপভোগ কৰে। গুৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কেইবা সহস্ৰাধিক লোকে উপভোগ কৰা গুৰুজনাৰ অনুপম সৃষ্টি এই অংকীয়া ভাওনা উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও ৰাইজৰ সৈতে একেলগে উপভোগ কৰে। ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্ৰী অমিত শ্বাহ এই কাৰ্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। এই ক্ষেত্ৰত প্ৰেক্ষাগৃহ, প্ৰাৰ্থনাগৃহ, চাইকেল ট্ৰেক আদিৰ উপৰি অসম আন্দোলন তথা ৰাজ্যখনৰ বুৰঞ্জীৰ বিভিন্ন ঘটনা প্ৰবাহক সামৰি শব্দ আৰু পোহৰৰ বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকসকলে সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা ৮:০২ এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। ৰাজ্য চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীৰ ভূমি সংৰক্ষণ সঞ্চালকালয়ৰ চৌহদত বিশ্ব ভূমি দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত ভূমি সংৰক্ষণৰ প্ৰয়োজনীয়তা তথা এই ক্ষেত্ৰত জনসাধাৰণৰ কৰণীয় সন্দৰ্ভত অৰণ্য মানৱ হিচাপে খ্যাত যাদৱ পায়েঙে ভাষণ দিয়ে। ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় লোকনৃত্য প্ৰতিযোগিতাত মৰিগাঁও জিলাই অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ নতুন দিল্লীৰ উদ্যোগত অসম ৰাজ্যিক শিক্ষা গৱেষণা আৰু পৰিষদৰ জনসংখ্যা শিক্ষা কোষৰ দ্বাৰা এই প্ৰতিযোগিতা আয়োজন কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ হৈ কিলিংপৰীয়া মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দলটোৱে জিলাখনলৈ এই সন্মান কঢ়িয়াই আনে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত SIT-ৰ ১২ ডিচেম্বৰৰ ভিতৰত অভিযোগনামা দাখিলৰ সম্ভাৱনা। ৰূপহীহাট থানাৰ অন্তৰ্গত ভকতগাঁৱত আজি শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা আৰু ওমৰাংচুত ডিমা হাছাও জিলাৰ প্ৰথমখন অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়াম মুকলি। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া ৬:০০ বজাত শুনিবলৈ পাব।